أَفِي قُلُوبِهِمْ مَرَضٌ أَمِ ارْتَابُوا أَمْ يَخَافُونَ أَنْ يَحِيفَ اللَّهُ عَلَيْهِمْ وَرَسُولُهُ بَلْ أُولَئِكَ هُمُ الظَّالِمُونَ
সিহঁতৰ অন্তৰত বেদী আছে নেকি, নে সিহঁতে সন্দেহ পোষণ কৰে, নে সিহঁতে ভয় কৰে যে আল্লাহ আৰু তেওঁৰ ৰাসূলে সিহঁতৰ প্ৰতি অন্যায় কৰিব? বৰং সিহঁতেই হৈছে জালিম, বৰং সিহঁতেই হৈছে অন্যায়কাৰী।